জিচয়া আঠাৱন অধ্যায় লঘোণ আৰু বিশ্বাম্বাৰ পালনৰ বিষয়। তুমি উচ্চ স্বৰে কান্দা, ৰৈ নাথাকিবা, শিঙাৰ দৰে উচ্চ ধ্বনি কৰা। মোৰ লোকসকলক তেওঁলোকৰ অধৰ্মৰ সৈতে আৰু জাকোবৰ বংশৰ আগত তেওঁলোকৰ পাপবোৰ সন্মুখীন কৰোৱা। তথাপি তেওঁলোকে মোক প্ৰতিদিনে বিচাৰে আৰু মোৰ পথৰ বিষয়ে জানিবলৈ ভাল পায়। নিজৰ ঈশ্বৰৰ বিধি ত্যাগ নকৰে আৰু অভ্যস্ত ধৰ্মৰ জাতিৰ দৰে তেওঁলোকে ধৰ্মৰ বিচাৰবোৰ মোৰ পৰা খোজে আৰু ঈশ্বৰৰ ওচৰলৈ চাপিবলৈ ভাল পায়। তেওঁলোকে কয়, আমি কিয় লঘোণে থাকিলো, তুমি দৃষ্টি নকৰিলা। আমি কিয় নিজকে নম্ৰ কৰিলো, তুমি মন নিদিলা। চোৱা, তোমালোকে লঘোণত থকা দিনাও তোমালোকৰ নিজৰ আনন্দ বিচাৰা আৰু তোমালোকৰ বনুৱাসকলক উপদ্ৰৱ কৰা। চোৱা, তোমালোকে বিবাদ আৰু দণ্ড কৰা আৰু খঙেৰে ভুকু মাৰিবৰ অৰ্থেহে লঘোণ দিয়া। বৰ্তমানে তোমালোকে উদ্ধত লোকত তোমালোকৰ মাত শুনাব পৰাকৈ লঘোণ নিদিয়া। মই বিচৰা লঘোণ সঁচাই এইয়ে নে, প্ৰতিজনে নিজকে নম্ৰ কৰিবলৈ এদিন নল সাগৰীৰ দৰে তেওঁ মূৰ দুওৱা আৰু চট কাপোৰ বিস্তাৰ কৰা আৰু ছাইত বহা। তুমি সঁচাই ইয়াকে লঘোণ বোলানে আৰু জিহুৱাৰ গ্ৰহণীয়ৰ দিন বোলানে? মই মনোনীত কৰা লঘোণ এয়া নহয়। দুষ্টতাৰ বান মুকলি কৰা, সাৰ গৰুৰ জুৱলি হল মাৰি হুলুকুৱা, ভগ্ন কৰিবলৈ লোৱা লোকক স্বাধীন কৰা আৰু প্ৰত্যেক জুৱলি ভঙাই জানো মোৰ মনোনীত লঘোণ নহয়। ক্ষুদ্ধাটোৰ লোকৰ সৈতে তোমাৰ আহাৰ ভগাই লোৱা আৰু ঘৰহীনা দুখীয়াসকলক নিজৰ ঘৰত আশ্ৰয় দিয়াই লঘোণ নহয়নে? যেতিয়া তুমি চোৱা কোনো এজন বিবস্ততাত আছে, তুমি তেওঁক বস্ত্ৰ দিয়া উচিত, আৰু তোমাৰ সম্পৰ্কীয় লোকৰ পৰা নিজকে লুকুৱাই ৰখা উচিত নহয়। ইয়াকে কৰিলে অৰুণোদয়ৰ দৰে তোমাৰ দীপ্তি প্ৰকাশ পাব আৰু তোমাৰ আৰোগ্যতা শীঘ্ৰে দেখা যাব। তোমাৰ ধাৰ্মিকতা তোমাৰ আগত যাওঁতা আৰু জিহুৱাৰ গৌৰৱ তোমাৰ পাছত যাওঁতা হ'ব। তেতিয়া তুমি মাতিলে জিহুৱাই তোমাক উত্তৰ দিব। তুমি সহায়ৰ বাবে কাটৰুক্তি কৰিলে তেওঁ ক'ব, এয়া মই আছো। যদি তুমি নিজৰ মাজৰ পৰা জুৱলি দোষাৰোপ কৰা আঙুলি আৰু অধৰ্ম বাক্য দূৰ কৰা, যদি তুমি তোমাৰ আহাৰ ক্ষুদ্ধাটোৰ লোকক দিয়া আৰু দুখীত প্ৰাণীক সন্তুষ্ট কৰা, তেনেহ'লে আন্ধাৰৰ মাজত তোমাৰ দীপ্তি উদয় হ'ব আৰু তোমাৰ অন্ধকাৰ দুপৰ বেলাৰ দৰে হ'ব। আৰু জিহুৱা সদায় তোমাৰ পদদৰ্শ হ'ব আৰু শুকান ঠাইবোৰত তোমাৰ প্ৰাণ তৃপ্ত কৰিব আৰু তোমাৰ অস্থিবোৰ সবল কৰিব। তাতে তুমি পানী দিয়া এক উদ্যানৰ দৰে হ'বা আৰু যাৰ জল কেতিয়াও শুকাই নাযায়। তুমি এনে এক জলৰ ভুমুকৰ দৰে হ'বা। তোমাৰ বংশৰ কিছু লোকে বহু দিনৰ পৰা উচ্ছন্ন হৈ থকা ঠাইবোৰ পুনৰাই নিৰ্মাণ কৰিব আৰু তুমি অনেক প্ৰজন্মৰ উচ্ছন্ন হোৱা ভিত্তিমূৰ স্থাপন কৰিবা। তুমি দেৱাল মেৰামতিকাৰী বুলি মতা হ'বা আৰু দেশ নিবাসীৰ বাবে পথ যুগুত কৰোতা বুলি প্ৰখ্যাত হ'বা। যদি তুমি মোৰ বিশ্ৰাম দিনৰ ভ্ৰমণৰ পৰা তোমাৰ ভৰি আঁতৰোৱা আৰু বিশ্ৰাম দিনত নিজৰ সুখদায়ক কাৰ্য কৰা, যদি জিহুৱাৰ পবিত্ৰ দিনক মাননীয় বুলি কোৱা আৰু জিহুৱা বিষয়ক পবিত্ৰ আৰু সন্মানীয় বুলি মতা, তোমাৰ নিজৰ কাৰ্য সিদ্ধ নকৰি তোমাৰ অভিলক্ষিত চেষ্টা নকৰি আৰু নিজৰ কথা নকৈ তাক মান্য কৰা, তেনেহ'লে তুমি জিহুৱাত সুখী হ'বা আৰু মই তোমাক ৰথত তুলি পৃথিৱীৰ ওখ ঠাইবোৰৰ ওপৰত ফুৰাম আৰু তোমাৰ পিতৃ জাকোবৰ আধিপত্য তোমাক ভোগ কৰাম, কিয়নো জিহুৱাৰ নিজৰ মুখে ইয়াক ক'লে।